বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা আৰু মোৰ লগত আছে মঞ্জিৎ গগৈ। এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল, লোকসভাত আজি ৱাকফ সংশোধনী বিধেয়ক 2024ৰ বাবে যুটীয়া সংসদীয় সমিতিৰ প্ৰতিবেদন দাখিল কৰা হ'ব, দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন, উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত বসন্ত পঞ্চমী উপলক্ষে তৃতীয় অমৃত স্নান অনুষ্ঠিত হৈছে আৰু মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত পাঁচখনীয়া টি টুৱেণ্টি শৃংখলাৰ অন্তিমখন খেলত বৃহৎ ব্যৱধানত ভাৰতৰ জয়লাভ। এতিয়া শুনক বিতং বাতৰি। লোকসভাত আজি ৱাকফ সংশোধনী বিধেয়ক 2024ৰ বাবে যুটীয়া সংসদীয় সমিতিৰ প্ৰতিবেদন দাখিল কৰা হ'ব। ৱাকফ সংশোধনী বিধেয়ক যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ জগদম্বিকা পাল আৰু বিজেপিৰ সাংসদ সঞ্জয় জয়ছৱালে এই প্ৰতিবেদন দাখিল কৰিব। এই সন্দৰ্ভত যুটীয়া সমিতিয়ে লাভ কৰা সাক্ষ্য প্ৰমাণসমূহো আজি সদনত দাঙি ধৰা হ'ব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাক যোৱা 30 জানুৱাৰীত এই প্ৰতিবেদন দাখিল কৰা হৈছিল। ইয়াৰ পূৰ্বে সমিতিয়ে 14টা দফা আৰু ধাৰাত 25টা সংশোধনীৰে 1995 ৱাকফ সংশোধনী বিধেয়ক তৈয়াৰ কৰিছিল। দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন। ইয়াৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীখনত বিজেপি, আপ আৰু কংগ্ৰেছ দলৰ নেতা তথা তাৰকা প্ৰচাৰকসকলে ভোটাৰৰ মন জয় কৰিবলৈ ৰোড শ্ব, জনসভা আৰু ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। এইবাৰৰ নিৰ্বাচনত 1,56,00,000 অধিক ভোটদাতাই নিৰ্বাচনী প্ৰক্ৰিয়াৰে প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। 13,760 ভোটগ্ৰহণ কেন্দ্ৰত এই ভোটদান অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত ভোটদাতাৰ অংশগ্ৰহণ সুনিশ্চিত কৰাৰ বাবে নিৰ্বাচন আয়োগে ভোটদাতাৰ সুবিধা হোৱাকৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে 70জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে পৰহিলৈ ভোটগ্ৰহণ আৰু অহা শনিবাৰে ভোট গণনা কৰা হ'ব। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত বসন্ত পঞ্চমী উপলক্ষে তৃতীয় অমৃত স্নান অনুষ্ঠিত হৈছে। এই অমৃত স্নান মহাকুম্ভৰ অতি গুৰুত্বপূৰ্ণ আৰু পবিত্ৰ ধৰ্মীয় আচাৰ বুলি গণ্য কৰা হয়। যোৱা 14 জানুৱাৰীত মকৰ সংক্ৰান্তি উপলক্ষে প্ৰথমবাৰ অমৃত স্নান হোৱাৰ পাছত যোৱা 29 জানুৱাৰীত মৌনী অমাৱস্যা উপলক্ষে দ্বিতীয় অমৃত স্নান সম্পন্ন হৈছিল। মহাকুম্ভৰ মুঠ 13টা আখৰাত তৃতীয় অমৃত স্নান সন্দৰ্ভত সময়সূচী নিৰ্দেশনা দিয়া হৈছে। মহানিৰ্বাণী পঞ্চায়ত আখৰা আৰু শম্ভু পঞ্চায়তী অটল আখৰাই আজি পুৱা ত্ৰিবেণী সংগমত প্ৰথম অমৃত স্নানত ভাগ ল'ব। তৃতীয় অমৃত স্নান উপলক্ষে সুৰক্ষা আৰু নিৰাপত্তাৰ দিশ সুনিশ্চিত কৰাৰ বাবে মেলাস্থলীত পেৰামিলিটাৰীসহ 50,000 আৰক্ষীৰ লোক নিযুক্ত কৰা হৈছে। উত্তৰ প্ৰদেশ চৰকাৰে নিৰাপত্তাৰ দিশ সুনিশ্চিত কৰাৰ বাবে মহাকুম্ভস্থলী যান বাহনমুক্ত কৰি ৰাখিছে। উল্লেখযোগ্য যে এই মহাকুম্ভ মেলা পৃথিৱীৰ সৰ্ববৃহৎ ধৰ্মীয় সমাৱেশৰূপে পৰিগণিত হৈছে। যোৱা 13 জানুৱাৰীৰ পৰা বৰ্তমানলৈ কুম্ভমেলাৰ ত্ৰিবেণী সংগমত 35 কোটিতকৈও অধিক ভক্তই পবিত্ৰ স্নান সম্পন্ন কৰিছে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয় যে দেশত লাখ লাখ অবৈধ প্ৰৱাসী নাই আৰু দেশৰ জনগাঁথনি সলনি কৰিব পৰাকৈ ৰাজনৈতিক নিৰ্বাচনত তেওঁলোকক অংশগ্ৰহণ কৰিবলৈ দিয়া নহয়। তেওঁ যুৱ সমাজক ৰাষ্ট্ৰবিৰোধী ভাৱধাৰাৰ পৰা বিৰত থাকিবলৈ আহান জনায়। চাৰ্টাৰ্ড একাউণ্টছ অব ইণ্ডিয়া প্ৰতিষ্ঠানে কালি দিল্লীত আয়োজন কৰা ৱৰ্ল্ড ফৰাম অব একাউণ্টেণ্টছ সন্মিলনত অংশগ্ৰহণ কৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে যুৱ সমাজে দেশৰ অস্তিত্ব সম্বন্ধীয় প্ৰত্যাহ্বানসমূহৰ বিষয়ে ভবা উচিত। শ্ৰীধনখড়ে কয় যে কোনো লোক আৰু প্ৰতিষ্ঠানে দেশৰ বিকাশৰ যাত্ৰাৰ প্ৰতি ভাল পোৱা নাই, সেয়েহে এনে লোকে সদায় বিৰূপ মনোভাৱৰ পৰিৱেশ সৃষ্টি কৰি আহিছে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে যুৱ সমাজৰ প্ৰতি আহান জনাই কয় যে যুৱ সমাজৰ মাজত শক্তি নিহিত হৈ আছে যিয়ে ৰাষ্ট্ৰবিৰোধী ভাৱধাৰাক মুখীমূৰ কৰিব পাৰে। তেওঁলোকে এই শক্তিৰ দ্বাৰা ৰাষ্ট্ৰবিৰোধী সকলো ভাৱনা আৰু কাৰ্যক দূৰ কৰিব পাৰে। সন্মিলনত শ্ৰীধনখড়ে অৰ্থনৈতিক ৰাষ্ট্ৰবাদৰ ভাৱনা গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে, কিয়নো এনে ভাৱনাই দেশৰ অৰ্থব্যৱস্থা টনকিয়াল কৰিব। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত কৰ্কট ৰোগ সজাগতা, প্ৰতিৰোধ, চিনাক্ত আৰু চিকিৎসা সন্দৰ্ভত ডাঃ দদুল মণ্ডলৰ সৈতে হোৱা এলানি বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 011-2342-1050 আৰু 011-2341-4444 নম্বৰত ফোন কৰি চিকিৎসকগৰাকীৰ সৈতে কৰ্কট ৰোগ সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে হোৱাটছএপ যোগে 9289094044 নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। ভূপাল সাহিত্য আৰু কলা মহোৎসৱৰ কালি সামৰণি পৰে। সামৰণি অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুৱে অংশগ্ৰহণ কৰে। আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা কথা বতৰাত শ্ৰীজাজুৱে যুৱ প্ৰজন্মক পঢ়া শুনাৰ লগতে সৃষ্টিমূলক কাৰ্যক নিজকে অধিক ব্যস্ত কৰি ৰখাৰ বাবে আহান জনায়। কালিৰ সামৰণি অনুষ্ঠানত এই মহোৎসৱৰ অন্যতম আয়োজক ৰাঘৱ চন্দ্ৰাই মানৱীয় প্ৰমূল্য স্থাপন কৰাৰ বাবে আৰু অশান্ত পৃথিৱীত শান্তি প্ৰতিষ্ঠাৰ বাবে সাহিত্য আৰু ৰচনাত্মক কাৰ্যকলাপত গুৰুত্ব প্ৰদান কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মনজিত গগৈৰ পৰা।
গধুৰ উদ্যোগ আৰু তীখা মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে কালি কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে কেন্দ্ৰীয় সকলো কাৰ্যসূচী স্থবিৰ কৰি ৰাজনৈতিক প্ৰতিশোধৰ কামত লিপ্ত হৈছে বুলি অভিযোগ উত্থাপন কৰে। কালি হাছানত সংবাদ মাধ্যমৰ সন্মুখত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছে মংগলুৰুৰ কুদ্ৰিমুখ লোহা কাৰখানা বন্ধ কৰাৰ ষড়যন্ত্ৰ ৰচিছে বুলি অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটকৰ উন্নয়নত সমৰ্থন জনাই বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও ৰাজনৈতিক শত্ৰুতাৰ বাবে কংগ্ৰেছ নেতাসকলে দেৱদাৰী খনন প্ৰকল্প পুনৰুজ্জীৱিত কৰাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰিছে আৰু কুদ্ৰিমুখ কাৰখানাৰ শতাধিক শ্ৰমিকে চাকৰি হেৰুৱাইছে। কুমাৰস্বামীয়ে লগতে কয় যে বন বিভাগৰ ভূমি বিবাদৰ অজুহাতত কংগ্ৰেছে বাধাৰ সৃষ্টি কৰিছে। পুৰুষৰ টি টুৱেণ্টি ক্ৰিকেটত যোৱা নিশা মুম্বাইৰ ৱাংখাৰে ষ্টেডিয়ামত ভাৰত ইংলেণ্ডৰ মাজত অনুষ্ঠিত পাঁচখনীয়া টি টুৱেণ্টি শৃংখলাৰ অন্তিমখন খেলত 150 ৰাণৰ ব্যৱধানত ভাৰতে জয়লাভ কৰে। এই জয়ৰ দ্বাৰা ভাৰতে পাঁচখনীয়া শৃংখলাত 4-1 ফলাফল লাভ কৰিবলৈ সক্ষম হয়। কালিৰ খেলখনত ভাৰতে 248 ৰাণৰ টাৰ্গেট বান্ধি দিছিল যদিও 10 অভাৰ আৰু 3টা বলত ইংলেণ্ডে মাত্ৰ 97 ৰাণ সংগ্ৰহ কৰি অল আউট হয়। অপেনাৰ ফিলিপ চল্টে ইংলেণ্ডৰ হৈ সৰ্বাধিক 55 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ মহম্মদ শামীয়ে 3টা উইকেট, বৰুণ চক্ৰৱৰ্তী, শিৱম দুবে আৰু অভিষেক শৰ্মাই 2টাকৈ উইকেট দখল কৰে। ইণ্ডিয়ান ছুপাৰ লীগ ফুটবলত জামছেদপুৰৰ জে আৰ ডি টাটা স্পৰ্টছ কমপ্লেক্সত কালি জামছেদপুৰ ফুটবল ক্লাবে গোৱাক 3-1 গলত পৰাস্ত কৰি তালিকাত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। অহা বৃহস্পতিবাৰে ফুটবল ক্লাব গোৱাই উৰিষ্যা ফুটবল ক্লাবৰ বিৰুদ্ধে খেলিব। তামিলনাডুৰ এছ ডি এ টি টেনিছ ষ্টেডিয়ামত আজি চেন্নাই অপেন টেনিছ প্ৰতিযোগিতাৰ মূল ড্ৰ আৰম্ভ হ'ব। এ টি পি চেলেঞ্জাৰ টেনিছ প্ৰতিযোগিতাৰ পঞ্চম সংস্কৰণ এইবাৰ চেন্নাইত অনুষ্ঠিত হ'ব। যোৱা বছৰ চেন্নাই অপেনত জয়ী হোৱা সুমিত নাগালে এইবাৰৰ সংস্কৰণত অংশ ল'ব নোৱাৰিব। প্ৰতিযোগিতাৰ 32 ৰাউণ্ডত এলেক্সি জাখাৰভৰ বিৰুদ্ধে মুকুন্দ ছাচিকুমাৰে অভিযান আৰম্ভ কৰিব। ৰামকুমাৰ ৰামানাথনে উদ্বোধনী ৰাউণ্ডত ফ্ৰান্সৰ কাইৰিয়ান জেকেটৰ বিৰুদ্ধে খেলিব। 9 ফেব্ৰুৱাৰীত চেন্নাই অপেন 2025 টেনিছ প্ৰতিযোগিতাৰ অন্ত পৰিব। ভাৰতীয় টেনিছ দলে নতুন দিল্লীৰ ডি এল টি এ কমপ্লেক্সত কালি অনুষ্ঠিত প্ৰথম বিশ্ব গ্ৰুপ প্লে অফত টগোক 4-0 ফলাফলত পৰাস্ত কৰি ডেভিছ কাপ 2025ৰ প্ৰথম পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰে। এন শ্ৰীৰাম বালাজী আৰু ঋত্ৰিক বলিপালীয়ে এমোলাপা টিংগো আকুমলু আৰু হদুৱাবালু ইছাক পাডিয়োক 6-2, 6-1 ফলাফলত পৰাস্ত কৰি জয়লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। লোকসভাত আজি ৱাকফ সংশোধনী বিধেয়ক 2024ৰ বাবে যুটীয়া সংসদীয় সমিতিৰ প্ৰতিবেদন দাখিল কৰা হ'ব। দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত বসন্ত পঞ্চমী উপলক্ষে তৃতীয় অমৃত স্নান অনুষ্ঠিত হৈছে আৰু মুম্বাইৰ ৱাংখাৰে ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত বৃহৎ ব্যৱধানত ভাৰতৰ জয়লাভ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে আৰু আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন 7:55 শুনিবলৈ পাব।